Good evening. Itu Akashvani Kohima. Samlaka khobor puri asim kongnongla. Poila headlines. Prime Minister Narendra Modi ba pani jotom kori rakhibole desh laka commitment to World Water Day di janai dise. Union Minister C.R. Patel ba Jal Shakti Abhiyan Catch the Rain 2025 to Haryana di shuru kori dise. Chief Minister Dr. Nipurio Bra, Sob Nilaikina, Regional Party Laka, Leka Silokoti Sati Bolekoise, Aro, Poila Laka Chief Minister Nagaland, Dr. Sherozali Legitubra, Pamuzo Memorial VTB Museum, Cum Research Center Do, Yoruba Bostidi Hulaidi Se. Itia, Pura Kobor. World Water Day do aji manai se idu din manebra safa pani laka dorkar janagina pani resources laka sustainable management lokoti sati ase global event pra janani porhai dikena duniya di pani laka duk lokoti samna koribole monothai di ase idu salaka World Water Day theme do glacier preservation ase aru duniya di safa pani supplies dibole glacier laka dorkar kam khan janai ase aru how pani bodli lokoti samna koribole pani jotom kori rakhibole dorkar rakhi ase.
India has roughly 4% of the world's freshwater reserves to cater to the needs of its population. The government is implementing various schemes and initiatives to address water scarcity and improve water management. The Jal Jeevan Mission has provided tap water connections to over 15 crore of rural households across the country. The Atal Groundwater Scheme has raised awareness about the falling water level. The Amrit Sarovar Mission has given new life to water sources. And the Pradhan Mantri Krishi Sichai Yojana aims to promote efficient water use in irrigation. To provide clean water, 25 lakh women from 5 lakh villages have been trained to test water samples. The government has also formed more than 5 lakh Pani Samitis to manage water supply systems. With Dipendra Kumar, Bhanu Pratap Singh, Akashvani News, Delhi.
Prime Minister Narendra Modi bra pani jotam kore rakhibole desh laka commitment aru World Water Day di aji sustainable unnati porhai dibole koise ekta social media post ti tai bra ekta video bhag kore gena pani jotam kori laka dorkar janai dise tar bra koise ki pani do civilization laka sobse dorkar chiz ikta thakisi aru itu do ahi thakya generation karone bachai rakhibole lage
संसार में जल ही हर एक जीव के जीवन का आधार है और जल ही सबसे बड़ा संसाधन भी है। इसलिए तो हमारे पूर्वजों ने जल संरक्षण के लिए इतना जोर दिया। वेदों से लेकर पुराणों तक हर जगह पानी बचाने को, तालाब सरोवर आदि बनवाने को मनुष्य का सामाजिक और आध्यात्मिक कर्तव्य बताया गया। एक कहावत कई बार सुनी, बिन पानी सब सूख।
Union Jal Shakti Minister C.R. Patel bra Deshpura de Jal Shakti Abhiyan Catch the Rain 2025 to Dau Devi Lal Stadium Panchkula Haryana di aji World Water Day di shuru kori dise. Campaign to Ministry of Jal Shakti, Ministry of Environment, Forest and Climate Change aro Haryana Sarkar ba milai kina shuru kori dise. Campaign bra pani jotam kori bole Prokun pani joma kori rakhi bole aro mati phidor laka pani recharge kori ado hau pani bodli laka duk aro pani komti hua laka duk bishe thakya lokoti samna kori bole dorkar janai dise initiative pra desh ti 148 districts kandi dorkar do rakhi ase ido occasion de progressive farmers maiki khan water users associations industries aro ngos kan lokoti pani jotam kori ade bhal kam kori dia karone awards kan dise Nagaland Chief Minister Dr. Nipurio Bra, Sop Lokoti Milagena Regional Party Lokoti Sati Bole Aru Leka Seto, Imbandar Lokoti Raki Gena, Takut Kuri Di Bole Ajikoi Se. Taibra, Pohila Laka Chief Minister Vamuzo Laka, 25th Death Anniversary Local Ground Yorubadi Rakia Soma Kutakuri Se. Eventu, Vamuzo Memorial Trust Aru Chazuba Range Public Organization by Jorka Kuri Se. Regional party bra nagam manokhan laga icha karone khara kori gena nijor identity traditions or culture kan bachai rakhi ase bole koi tai bra protracted naga political issue de joldi resolution karone dorkar de janai dise tai bra koise ki regional party lokodi mudob dia bra ahi thakya generations kan labh hobo aro pradesh era somoy nagam manokhan lokodi dia recognition laga leka sedo aki loi jabole motop hobo junto india laga azadi pasoti bhi Bengal Eastern Frontier Regulation Act pra jari rakhise aro etia inner line permit pra rakhi ase Dr. Rio bra vamuzo lokodi ekisat kam kuria somoy laga yad kori dikena taito ekta ৰিজনেল পাৰ্টি লিডাৰ হিচাপ মানুহখন লগা মদৰ কাৰণে কাম কৰিছে। তাইৰ পৰা কৈছে কি বাপুজতো চিধা চাদা মানুহ আৰু হিউমেলিটি মামুলি মানুহ আৰু মজবুত প্ৰিন্সিপল থকা মানুহ এটা থাকিছে। ইভেণ্টে দোচৰা স্পীকাৰ কান্দে পহিলা লগা চিফ মিনিষ্টাৰ ডঃ সৰোজেলি লেজিচু এম এল এ অচম্বেমি কিকন আৰু পহিলা লগা মিনিষ্টাৰ আই এম কংলকদি দোচৰা খান থাকিছে। ইটো লগত পদ্মশ্ৰী চানু বমজুপৰা ভি জমা কৰি থাকিয়াখান লগতে কথা কৰিছে। পহিলা লগা চিফ মিনিষ্টাৰ নাগালেণ্ড ডঃ সৰোজেলি লেজিচুৰ পৰা ৱামুজম মেমৰিয়েল ভিডিবি মিউজিয়াম কাম ৰিচাৰ্চ চেণ্টাৰ দো টুকোবা য়োৰোবা বস্তি ফেক ডিষ্ট্ৰিক্ট নিজেদি আজি খোলাই দিছে। ডঃ লেজিচুৰ পৰা কৈছে কি সমাজ লগা জীৱন কাৰণে শান্তিটো সবচে ডাঙৰ আছে আৰু শান্তি লগা প্ৰিন্সিপলছটো খ্ৰীষ্টান ডক্ট্ৰিন লগা সবচে দৰকাৰ আছে। ডক্টৰ মিমি ন' ভি ৰাখৰ পৰা ভিলেজ ডেভেলপমেণ্ট বৰ্ড লগা কনচেপ্ট জনাই দিছে। প্ৰগ্ৰামটো ৱামুজা মেমৰিয়েল ট্ৰাষ্ট লগা নাম নিজেদি আৰু চুজুবা ৰেঞ্জ পাব্লিক অৰ্গেনাইজেশ্যন পৰা জৰকা কৰিছে। আকাশবাণী কহিমাৰ পৰা আপুনি খান লগতে খবৰ আনি দি আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগা এক্সেণ্ডেলছ এ আই আৰ নিউজ এলাৰ্টছ আৰু এ আই আৰ আণ্ডাৰস্কৰ কহিমা দি ফ'ল' কৰিবি। আপুনি খান বা ইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কহিমাৰ পৰা বি শুনিবলৈ পাব। ৱেলকাম বেক। আপুনি খান চাম লগা খবৰ শুনি আছে। সুপ্ৰিম কোৰ্ট জাজ জাষ্টিছ বি আৰ কাৱাইব্ৰা কৈছে কি কনষ্টিটিউশ্যন বা দেশ লগা চব মানুহখান কাৰণে ন্যায়টো বেছি জলদি আৰু কমতি দাম পৰা দিবলৈ আছে। তাইৰ পৰা লিগেল চাৰ্ভিচ কেম্প হেল্থ কেম্প লিগেল এইড ক্লিনিকছ লগা খোলাই দিয়া প্ৰগ্ৰাম চুৰাচান্দপুৰ মণিপুৰ দি আজি কথা কৰিছে। তাৰ পৰা কৈছে কি সমাজ লগা চবচি কাৰিব ছেকশ্যন খান মাজতে একতা দহলি নিজৰ ঘৰ ঝাৰি কিনে পলাই যোৱা খান্দো আছে।
Today we are pleased to announce various new beneficial measures on behalf of NALSA, SLSA. The legal aid services will also play a crucial role in ensuring that displaced individuals receive their rightful entitlements, be it in matters of identity or documentation, property rights or compensation claims. I am happy to note that there are 265 legal aid clinics set up by the state of Manipur, the Manipur State Legal Services Authority. The legal aid clinics set up within the displaced communities will offer free legal assistance, empowering people to seek justice and protect their rights. I urge all displaced individuals to take advantage of these services and assure them that we stand with them in their journey towards rebuilding their lives. The legal services camp we inaugurated today aimed to bridge up the gap by bringing free legal aid to those who are in the dire need of it.
সুপ্ৰিম কোৰ্ট জাজেছ লগা পাংস্তা মেম্বাৰ ডেলিগেশ্যন দি জাষ্টিছ বি আৰ কাৱাই জইণ্ট এক্সিকিউটিভ চেয়াৰমেন নেশ্যনেল লিগেল ছাৰ্ভিচেছ অথৰিটি এন এ এল এছ এ আছে তাইৰ পৰা লৈ কিনে আজি ইম্ফাল দি পুঞ্জিছে। তাইৰ লগতে জাষ্টিছ বিক্ৰম নাথ আৰু জাষ্টিছ এম এম সন্তোষ খান যাইছে। মাইক্ৰ স্মল আৰু মিডিয়াম এণ্টাৰপ্ৰাইজেছ প্ৰমোশ্যন কাউন্সিল অফ ইণ্ডিয়া লগা অফিচ আৰু ট্ৰেইনিং চেণ্টাৰটো টুৱেনচাংতে আজি খোলাই দিছে। ডেপুটি কমিশ্যনাৰ টুৱেনচাং লিটংলা টংবি ৰোডছাৰ পৰা কৈছে কি ডিষ্ট্ৰিক্টে ভাল গ্ৰাফ্টছমেনশ্বিপ আৰু স্কিলছ থাকিয়া বেছি অণ্টাৰপ্ৰিনাৰ্ছ থাকি আছে কিন্তু তাই কানবাৰ ৰেজিষ্টাৰ কৰি নাই। তাইৰ পৰা কৈছে কি ৰেজিষ্ট্ৰেশ্যন না কৰিয়াৰ পৰা চৰকাৰ লগা মতপ আৰু টকা পইচা লাভ খান ল'বলৈ নাপাৰে। ষ্টেট চেয়াৰমেন এম এছ এম ই পি চি আই নাগালেণ্ড লানো আখম জামিয়াৰ পৰা কাউন্সিল লগা অবজেক্টিভ জনাই দিছে আৰু এম এছ এম ইচ লো ষ্টেট লগা টকা পইচা দি চবচে ডাঙৰ মতপ হৈ কিনে জি ডি পি দি 30% মিলাই দিয়া আছে বুলি কৈছে। তাৰ পৰা কৈছে কি নতুন অফিচ বনাই দিয়াৰ পৰা ইনক্লুচিভ গ্ৰথ বনাই দি কিনে জব সুবিধা উঠাই দিব আৰু অণ্টাৰপ্ৰেনাৰশ্বিপ কাৰণে বি মন উঠাই দিবলৈ ৰিজনেল ইম্বেলেঞ্চ কাম কমটি কৰি দিবলৈ আৰু অণ্টাৰপ্ৰেনাৰশ্বিপ লগা কালচাৰটো উঠাই দিবলৈ আছে বুলি কৈছে। ইণ্ডিয়া মিটিঅৰলজিকেল ডিপাৰ্টমেণ্ট আই এম ডিৰ পৰা ইষ্টাৰ্ণ আৰু নৰ্থ ইষ্ট ইণ্ডিয়াদি তুফান লগত লাইটনিং আৰু হাৱা জোৰবৰা মাৰিয়াদো আইখিয়া কালি এটা খবলৈ দেখাই দিছে। ৱেডাৰ ডিপাৰ্টমেণ্ট বা দেখাই দিছে কি প্ৰখন লগতে তুফানটো ইটো একে সময়দি ছাউথ পেনিনচুলাৰ ইণ্ডিয়া লগা বেছি জেগা দি হবলৈ আছে। আই এম ডিৰ পৰা কৈছে কি হালকাৰ পৰা মধুৰিত প্ৰখন লগতে তুফান লাইটনিং আৰু হাৱা জোৰবৰা মাৰিয়াদো ইষ্ট মধ্যপ্ৰদেশ ছত্তীশগড় মহাৰাষ্ট্ৰ ৱেষ্ট বেংগল ছিকিম বিহাৰ ঝাৰখণ্ড আৰু ওড়িশা কান্দি আজি হবলৈ আছে। ইটো নিচিনা মৌচুমটো আছাম মেঘালয় নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰা দি আহিয়া চাৰিদিন সময় দি হবলৈ আছে। ৱেডাৰ এজেঞ্চিৰ পৰা কৈছে কি আহিয়া তিনিদিন সময় দি ইষ্ট ইণ্ডিয়া দি মেক্সিমাম টেম্পাৰেচাৰটো 3-4 ডিগ্ৰী চেলচিয়াছ পৰা নামি যাবলৈ আছে। আৰু নাগালেণ্ড ফুটবল এছ'চিয়েচন বা ইটো লগা এনুৱেল জেনেৰেল মিটিংটো এপ্ৰিল 1 তাৰিখ নাগালেণ্ড অলিম্পিক এছ'চিয়েচন জমকটিমা কনফাৰেন্স হল দি ফুজুৰ 11 বজাৰ ৰাখিবলৈ আছে। ইটোবরা সব ডিস্ট্রিক্ট অ্যাসোসিয়েশনস লগত মিটিং দি দুইটা মেম্বার রিপ্রেজেন্টেটিভ লগতই যোগ লো বলে কয়েছে। অ্যাসোসিয়েশন বাই জানাই দিছে কে ফার্স্ট নাগাল্যান্ড সুপার লীগ লাগা ক্লোজিং সেরেমনি আর গ্রান্ড ফিনালি তো ইটো একই দিন সামদি রাখি বলে আছে। খবর সৃষ্টি হেডলাইন সুবারা জানাই দিয়ে আছে। প্রাইম মিনিষ্টার নরেন্দ্র মোদী বা পানি যতন করে রাখি বলে লাগা কমিটমেন্ট ওয়ার্ল্ড ওয়াটার ডে দি জানাই দিছে। ইউনিয়ন মিনিষ্টার সি আর পটেল বা জল শক্তি অভিযান কেচ দ্য রেইন 2025 টু হরিয়ানা দি শুরু করে দিছে। চিফ মিনিষ্টার ডক্টর নিফিউরিও বা সব মিলাই কিনা রিজনাল পার্টি লাগা লেগাসি লগতে সাথ দিবলে কয়েছে। আর পয়লা লাগা চিফ মিনিষ্টার নাগাল্যান্ড ডক্টর চোরজালি লেজিচু বা বামুজো মেমোরিয়াল বিটিবি মিউজিয়াম কাম রিসার্চ সেন্টার দ ইউরোবা বস্তিদি ফলাই দিছে। ইতিলোক আজি সামলগা খবর ইমাত ডিসেস করে আছি, শুনে থাকিবি আহিয়াকালি ফুজুর 7:10 নাগামিজ খবর আনি দিবলে আছে।